এয়া আকাশবাণী বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ লগত আছে অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কাইলৈ বিশ্বাস আৰু মানৱতাৰ মহামেলা মহাকুম্ভ অনুষ্ঠিত হ'ব, লছ এঞ্জেলছত লগা বন্দীত 16 লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক সন্ধানহীন হৈ আছে, আৰু মহিলা হকী ইণ্ডিয়া লীগত এছ জি পাইপাৰ্ছে আজি সন্ধিয়া ৰাঁচীত উৰিষ্যা ৱাৰিয়াৰ্ছৰ বিৰুদ্ধে খেলিব। ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনা 2025ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে। শ্ৰীমোদীয়ে অনুষ্ঠানত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰি যুৱ নেতাসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আগত বিকশিত ভাৰতৰ বাবে তেওঁলোকৰ দৃষ্টিভংগীৰ উপস্থাপন প্ৰদৰ্শন কৰিছে। এই উপস্থাপনসমূহে ভাৰতৰ কিছুমান অতি জৰুৰী প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ উদ্ভাৱনীমূলক ধাৰণা আৰু সমাধানসমূহ প্ৰতিফলিত কৰে। ৰাষ্ট্ৰৰ ভৱিষ্যত নেতাসকলক অনুপ্ৰাণিত, প্ৰেৰণা আৰু সবলীকৰণৰ বাবে প্ৰস্তুত কৰা একাধিক কাৰ্যসূচীত শ্ৰীমোদীয়ে অংশগ্ৰহণ কৰিছে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া অনুষ্ঠানটোৱে যুৱক যুৱতীসকলৰ বাবে বিকশিত ভাৰতৰ বাবে অভিনৱ সমাধান দাঙি ধৰাৰ এক অনন্য মঞ্চ প্ৰদান কৰিছে। এই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ 3000 প্ৰাণৱন্ত যুৱ নেতাৰ সৈতে মিলিত হ'ব। প্ৰধানমন্ত্ৰীয়ে যুৱ নেতাসকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব, যাৰ ফলত তেওঁলোকে তেওঁলোকৰ ধাৰণা, অভিজ্ঞতা, আকাংক্ষাসমূহ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ বতৰা কৰাৰ সুযোগ লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আলোচনাত অংশগ্ৰহণকাৰীসকলে 10 বিষয়ত লিখা শ্ৰেষ্ঠ ৰচনাৰ সংকলনো মুকলি কৰাৰ কথা। এই বিষয়বস্তুসমূহে প্ৰযুক্তি, বহন ক্ষমতা, মহিলা সবলীকৰণ, উৎপাদন আৰু কৃষি আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে। আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। এগৰাকী মহান আধ্যাত্মিক নেতা, দাৰ্শনিক আৰু চিন্তানায়ক স্বামী বিবেকানন্দৰ স্মৃতিত প্ৰতিবছৰে 12 জানুৱাৰীত এই দিৱস পালন কৰি অহা হৈছে। তেওঁৰ প্ৰেৰণাদায়ক জীৱন আৰু শক্তিশালী বাৰ্তাসমূহে যুৱক যুৱতীসকলৰ নিজৰ সপোন প্ৰতিপাল কৰাত উৎসাহ যোগাই আহিছে। স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যুৱ প্ৰজন্মৰ প্ৰেৰণাৰ উৎস স্বামী বিবেকানন্দই যুৱক যুৱতীসকলক জীৱনৰ উদ্দেশ্য আৰু পেচাক উজ্জীৱিত কৰি আহিছে। তেওঁ কয় যে স্বামী বিবেকানন্দৰ উন্নত তথা শক্তিশালী ভাৰত গঢ়াৰ লক্ষ্যক বাস্তৱায়িত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ 47 ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব। অহা 20 জানুৱাৰীত ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ প্ৰতিনিধি আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে বৈঠকত মিলিত হ'ব। আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে কালি পোপ ফ্ৰান্সিছক টেলিফোনযোগে ৰাষ্ট্ৰপতিৰ স্বাধীনতা পদক প্ৰেছিডেঞ্চিয়েল মেডেল অৱ ফ্ৰীডম প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি বাইডেনে বিশ্বজুৰি শান্তি গঢ়ি তোলা আৰু মানুহৰ দুখ কষ্ট লাঘৱ কৰাত পোপৰ প্ৰচেষ্টাৰ দিশটো আলোকপাত কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি বাইডেনে কয় যে পোপ ফ্ৰান্সিছক নম্ৰতা আৰু দয়ালু স্বভাৱৰ প্ৰকাশৰ ঊৰ্ধত। পোপ সন্দৰ্ভত দিয়া বিবৃতিত বাইডেনে সমগ্ৰ আৰ্জেণ্টিনাত ধৰ্মীয় নেতাগৰাকীয়ে কণ্ঠহীন আৰু আৰ্তজনৰ সেৱাত জীৱন আগবঢ়োৱা কাৰ্যৰ প্ৰশংসা কৰে। উল্লেখযোগ্য যে বাইডেনৰ 4 বছৰীয়া কাৰ্যকালত প্ৰথমবাৰৰ বাবে এই পদক পোপলৈ আগবঢ়াইছে বুলি হোৱাইট হাউচ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। এসপ্তাহ পূৰ্বে বাইডেনে বিভিন্ন ক্ষেত্ৰত 19 লোকক প্ৰেছিডেঞ্চিয়েল মেডেল অৱ ফ্ৰীডম আগবঢ়াইছিল। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কাইলৈ বিশ্বাস আৰু মানৱতাৰ মহামেলা মহাকুম্ভ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ অৰ্থে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাকুম্ভত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে মহানগৰীখনলৈ বৃহৎ সংখ্যক লোকৰ আগমন ঘটিছে। সাংস্কৃতিক মন্ত্ৰালয়ে দেশৰ চহকী আৰু প্ৰাণৱন্ত সাংস্কৃতিক তুলি ধৰাৰ বাবে প্ৰয়াগৰাজৰ কলাগ্ৰাম আয়োজন কৰিছে। আজি সন্ধিয়া কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে এই কলাগ্ৰাম উদ্বোধন কৰিব। এই কলাগ্ৰাম হৈছে কলা, সংস্কৃতি আৰু ঐতিহ্যৰ অনন্য নিদৰ্শন। নাগবাচুকী অঞ্চলৰ 10 একৰ মাটিত এই কলাগ্ৰাম সৃষ্টি কৰা হৈছে। ছত্তীশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত হয়। বিজাপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যানত চলোৱা নিৰাপত্তা বাহিনীৰ এটা যৌথ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীসকল অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে অৱগত হয়। এই অভিযানত পুৱাৰ ভাগতে সূত্ৰপাত হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ বন্দুকৰ গুলি তিনিজন মাওবাদী নিহত হয়। নিৰাপত্তা বাহিনীৰ লোকে নিহত মাওবাদীসকলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। অঞ্চলটোত মাওবাদীৰ বিৰুদ্ধে এই অভিযান অব্যাহত আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অংকুৰজ্যোতি শৰ্মাৰ পৰা।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত লগা বনজুইত 16 লোকৰ মৃত্যু হৈছে আৰু আন কেইবাজনো লোক সন্ধানহীন হৈ আছে। অঞ্চলটোৰ ইটন, হাৰ্ষ্ট, কেনেথ আৰু পালিচেডছৰ প্ৰায় 38,276 একৰলৈ এই জুই বিয়পি পৰিছে। অৱশ্যে আন দুটা স্থানত লগা বনজুই নিয়ন্ত্ৰণ কৰা হৈছে। 12,000তকৈ অধিক বাসগৃহ আৰু আন আন সম্পত্তি এই জুইত জাগ হৈছে। পূব দিশলৈ আগবঢ়া পালিচেডছৰ বনজুয়ে আন অঞ্চললৈ ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত প্ৰায় 1,00,000 বাসিন্দাক নিৰাপদ ঠাইলৈ স্থানান্তৰৰ কথা ভবা হৈছে। ইপিনে অঞ্চলটোত প্ৰচণ্ড বতাহৰ পূৰ্বাভাসে এই জুই আন বহু অঞ্চললৈ বিয়পি পৰাৰ আশংকা কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে এই ভয়ানক অগ্নিকাণ্ড নিৰ্বাপিত কৰাৰ বাবে যুদ্ধ সদৃশ তৎপৰতা চলাই আছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই স্পেডেক্স আঁচনিৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ই চেজাৰ আৰু টাৰ্গেট উপগ্ৰহক 3 মিটাৰ দূৰত্বত আনি পুনৰ নিৰাপদ দূৰত্বলৈ লৈ যোৱাত সফল হৈছে। ইছৰোৱে তথ্য বিশ্লেষণ কৰিহে ডকিং প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে। আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছত এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থখন দেশ হিচাপে ভাৰত পৰিগণিত হ'ব। ইছৰোৰ দ্বাৰা বিকশিত থলুৱা ভাৰতীয় ডকিং ব্যৱস্থা সফল হ'লে ইয়াৰ প্ৰস্তাৱিত ভাৰতীয় অন্তৰিক্ষ ষ্টেচনত কাম কৰিবলৈ ইছৰোক অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে। ভাৰতে চৰকাৰী পৰিসংখ্যাৰ বাবে ৰাষ্ট্ৰসংঘৰ বৃহৎ ডাটা আৰু ডাটা বিজ্ঞানৰ বিশেষজ্ঞ সমিতিত যোগদান কৰিছে। সমিতিৰ অংশ হিচাপে ভাৰতে চৰকাৰী পৰিসংখ্যাগত উদ্দেশ্যৰ বাবে বৃহৎ ডাটা আৰু ডাটা বিজ্ঞানক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশ্ব মানদণ্ড আৰু পদ্ধতিসমূহ গঢ় দিয়াত অৰিহণা যোগাব। এক বিবৃতিত পৰিসংখ্যা মন্ত্ৰালয়ে কয় যে বিশেষজ্ঞ সমিতিত ভাৰতৰ অন্তৰ্ভুক্তিয়ে দেশৰ পৰিসংখ্যা পৰিৱেশতন্ত্ৰৰ বাবে এক উল্লেখযোগ্য অগ্ৰগতি হিচাপে পৰিগণিত হৈছে। মন্ত্ৰালয়ে উল্লেখ কৰে যে বিশেষজ্ঞ সমিতিৰ সৈতে দেশৰ সক্ৰিয় অংশগ্ৰহণে ডাটা উদ্ভাৱনী পৰীক্ষাগাৰৰ প্ৰতিষ্ঠাপক আৰু বিকল্প তথ্যৰ উৎসৰ অন্বেষণকে ধৰি ইয়াৰ অগ্ৰণী পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী 2-3 দিনলৈ ঘন কুঁৱলী পৰিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে আজি তামিলনাডু, পুডুচেৰী আৰু কাৰাইকলত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে। মহিলা হকী ইণ্ডিয়া লীগত এছ জি পাইপাৰ্ছে আজি সন্ধিয়া ৰাঁচীত উৰিষ্যা ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে খেলিব। খেলখন নিশা 8:40 অনুষ্ঠিত হ'ব। মহিলা হকী ইণ্ডিয়া লীগত প্ৰথম সংস্কৰণত 4টা দলে খেলিব। এই দলকেইটা হৈছে দিল্লী এছ জি পাইপাৰ্ছ, উৰিষ্যা ৱাৰিয়ৰ্ছ, শ্ৰাচি ৰাৰ বেংগল টাইগাৰ্ছ আৰু চুৰমা হকী ক্লাব। 15-দিনীয়া এই লীগ পৰ্যায়ৰ প্ৰতিযোগিতা 24 জানুৱাৰীলৈ চলিব। 26 জানুৱাৰীত ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ 11খন খেল ৰাঁচীত আৰু 2খন খেল ৰুৰকেলাৰ বিৰচা মুণ্ডা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বছৰৰ প্ৰথম গ্ৰেণ্ড শ্লেম টেনিছ প্ৰতিযোগিতা অষ্ট্ৰেলিয়ান অপেন আজি মেলবৰ্ণত আৰম্ভ হ'ব। এই প্ৰতিযোগিতাত ভাৰতৰ ৰোহন বোপান্না, ইউকি ভাম্ব্ৰী, শ্ৰীৰাম বালাজী আৰু ঋত্বিক বলিবল্লীয়ে ভাগ ল'ব। 26 জানুৱাৰীত প্ৰতিযোগিতাৰ সামৰণি পৰিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কাইলৈ বিশ্বাস আৰু মানৱতাৰ মহামেলা মহাকুম্ভ অনুষ্ঠিত হ'ব। লছ এঞ্জেলছত লগা বনজুইত 16 লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক সন্ধানহীন হৈ আছে। আৰু মহিলা হকী ইণ্ডিয়া লীগত এছ জি পাইপাৰ্ছে আজি সন্ধিয়া ৰাঁচীত উৰিষ্যা ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে খেলিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।